ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি,
জীৱনৰ একা বেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো আমাৰ এই অনুষ্ঠান শুনি থকাৰ বাবে। এই বাইবেল অধ্যয়নৰ অনুষ্ঠান আমি অতি আগ্ৰহেৰে প্ৰস্তুত কৰো আমাৰ শ্ৰোতাসকলৰ সহায় হওক বুলি, যদিও এই কামৰ বাবে আমি নিজকে উপযুক্ত বুলি নাভাবো। কিন্তু আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ বাণী প্ৰকাশ কৰাৰ যি দায়িত্ব, সেই দায়িত্বৰ প্ৰতি সঁহাৰি দিবলৈ চেষ্টা কৰিয়েই আমি আজিলৈকে এই কাম কৰি আছো। আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আহক চমুকৈ প্ৰাৰ্থনা কৰো। আমি প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ অসীম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ, কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ, তোমাক ওচৰৰ পৰা লগ পাবলৈ এই সুন্দৰ সময়, এই সুন্দৰ সুযোগ তুমি আমাক দান কৰিলা। প্ৰভু, এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰো, তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। কোনো যদি দুখত আছে, তুমি তোমাৰ আনন্দ দিয়া। কোনো যদি বেমাৰত আছে, তুমি সুস্থতা প্ৰদান কৰা। তোমাৰ শান্তিজনক উপস্থিতি প্ৰতিজনক উপলব্ধি কৰিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ সকলো দিশতে তুমি আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। এতিয়া তোমাৰ বাক্য আমি আলোচনা কৰিবলৈ ওলাইছো, আমাক সহায় কৰা যাতে তোমাৰ মাত আমি বুজি পাব পাৰো, তোমাৰ বাক্য যাতে আমি বুজি পাব পাৰো। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তুমি যি দান সকলোৰে বাবে আগবঢ়াইছা, সেই দানৰ তাৎপৰ্য বুজি পাবলৈ আমাৰ চকু মুকলি কৰা, কিয়নো এই প্ৰাৰ্থনা ক্ৰুচত আমাৰ হকে প্ৰাণ দি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ দ্বিতীয় কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলো, নহয়নে বাৰু? আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় কৰিন্থিয়া পুস্তকখনৰ 12 নম্বৰ অধ্যায়ৰ শেষৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় কৰিন্থিয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। কিন্তু তাৰ আগতে সদায় কৈ অহাৰ দৰে আজিও ক'ব খুজিছো, অনুৰোধ কৰিব খুজিছো, এই অনুষ্ঠানখনি আপোনালোকে কেনে পাইছে সেই বিষয়ে আপোনালোকৰ মতামত আদি জনাই আমালৈ যেন চিঠি পত্ৰ লিখি থাকে। আমাৰ যোগাযোগৰ ঠিকনাটো আপোনালোকৰ হয়তো মনত আছে। আমালৈ যেতিয়া চিঠি পত্ৰ লিখে, অনুগ্ৰহ কৰি আপোনালোকৰ সম্পূৰ্ণ নাম আৰু ঠিকনা যেন স্পষ্টকৈ লিখি পঠিয়ায়। এই দ্বিতীয় কৰিন্থিয়া পুস্তকখনৰ মুঠ অধ্যায় 13টা। গতিকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছেই যে আজি আমি এই দ্বিতীয় কৰিন্থিয়া পুস্তকৰ শেষৰটো অধ্যায় অৰ্থাৎ 13 নম্বৰ অধ্যায়টো চাম, আৰু আজিয়েই এই দ্বিতীয় কৰিন্থিয়া পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিম। চাওঁতে চাওঁতে আমি বাইবেলৰ এখনৰ পাছত এখনকৈ পুস্তক অধ্যয়ন কৰি শেষ কৰি গৈ আছো, নহয় জানো? আমি এই ভক্তিবচন অনুষ্ঠানৰ যোগেদি গোটেইখন বাইবেল ইমূৰৰ পৰা সিমূৰলৈ অধ্যয়ন কৰিম বুলি উল্লেখ কৰি আহিছো, আৰু সেইমতে আমি আগবাঢ়ি আছো। মাজে মাজে পুৰণি নিয়মৰ পৰা, মাজে মাজে নতুন নিয়মৰ পৰা আমি এখন এখনকৈ পুস্তক লৈ অধ্যয়ন কৰি গৈ আছো। আপুনি যদি এই অনুষ্ঠান শুনি থাকে, নিয়মিতভাৱে যদি শুনি থাকে, তেনেহলে আমাৰ লগতে আপুনিও গোটেইখন বাইবেল ইমূৰৰ পৰা সিমূৰলৈ অৰ্থাৎ আদি পুস্তকৰ পৰা একেবাৰে প্ৰকাশিত বাক্যলৈ পঢ়ি শেষ কৰিব পাৰিব। নহলে জানো আমি বাইবেলখন পঢ়ি শেষ কৰিবলৈ কেতিয়াবা চেষ্টা কৰোঁ? প্ৰায়ে নকৰোঁ। আমি সাধাৰণতে কিছুমান বচা বচা পুস্তক লৈহে পঢ়িবলৈ ভাল পাওঁ, নহয় জানো? কিন্তু বাইবেলৰ প্ৰতিখন পুস্তকেই দৰকাৰী কাৰণেহে ঈশ্বৰে বাইবেলত ৰাখিছে। সেইবাবেই আমি এই অনুষ্ঠানৰ যোগেদি গোটেইখন বাইবেল অধ্যয়ন কৰি শেষ কৰিবলৈ আগবাঢ়িছো। আমাৰ এই প্ৰচেষ্টা সফল হ'ব যদিহে আপোনালোকে এই অনুষ্ঠান নিয়মিতভাৱে শুনি যায়। এই অনুষ্ঠানৰ পৰা অধিক লাভৱান হ'বলৈ যদি ইচ্ছা কৰে, তেনেহলে অনুষ্ঠান শুনাৰ সময়ত সদায় বাইবেলখন মেলি লয় যেন, লগতে কাগজ কলম লৈ ল'লেতো আৰু ভাল হয়। যদিহে এতিয়ালৈকে আপোনাৰ লগত বাইবেল নাই, ওচৰে পাজৰে যদি ক'তো পোৱা নাই, আমালৈ লিখিবচোন। প্ৰিয় শ্ৰোতা, এতিয়া আমি দ্বিতীয় কৰিন্থিয়া পুস্তকলৈ বিশেষভাৱে মন দিব খুজিছো। এইখন পাচনি পৌলে কৰিন্থত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ লিখা দ্বিতীয়খন চিঠি। তেওঁ লিখা প্ৰথমখন চিঠি আমি ইতিমধ্যে অধ্যয়ন কৰি আহিলো। এই দ্বিতীয়খন চিঠি অৰ্থাৎ দ্বিতীয় কৰিন্থিয়া পুস্তকতনো আমি কি কি পঢ়িবলৈ পালো, সেই কথা অতি চমুকৈ আমি মনত পেলাই ল'ব খুজিছো, কাৰণ আজি এই পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। প্ৰথম অধ্যায়ত আমি পালো জীৱনৰ বিভিন্ন পৰিৱেশ পৰিস্থিতিত ঈশ্বৰৰ সান্তনাৰ কথা। ঈশ্বৰে বহু সময়ত আমাক কঠিন পৰিস্থিতিত পৰিবলৈ দিয়ে যাতে তেনেকুৱা পৰিস্থিতিত পৰা আন মানুহক আমি সান্তনা দিব পৰা হওঁ। দ্বিতীয় অধ্যায়ত আমি পাইছিলো কোনো এজন পাপত পতিত খ্ৰীষ্টীয় বিশ্বাসীয়ে অনুতাপ কৰি মন পালন কৰিলে ঈশ্বৰে তেওঁক পুনৰ সংস্থাপিত কৰিবলৈ দেখুওৱা বিশেষ অনুগ্ৰহৰ কথা। কৰিন্থিয়াবিলাকৰ মাজৰ এজন লোকে অতি জঘন্য পাপত লিপ্ত থকা কাৰণে তেওঁক সামাজিকভাৱে বৰ্জন কৰিবলৈ কোৱা হৈছিল। কিন্তু সেই মানুহজনে নিজৰ ভুল বুজি পাই মন পালন কৰা বুলি গম পোৱাৰ পাছত সেই মানুহজনক সকলোৱে আকৌ মৰমেৰে গ্ৰহণ কৰিব লাগে বুলি পৌলে উপদেশ দিছিল। তৃতীয় অধ্যায়ত আমি পাইছিলো খ্ৰীষ্টৰ মহান পৰিচৰ্যাত ভাগ ল'বলৈ খ্ৰীষ্টীয় বিশ্বাসী লোকসকললৈ ঈশ্বৰে দেখুওৱা বিশেষ অনুগ্ৰহৰ কথা। চতুৰ্থ অধ্যায়ত আমি পালো যে খ্ৰীষ্টৰ পৰিচৰ্যাত ভাগ লওঁতে আমি সন্মুখীন হ'বলগীয়া নানান দুখ কষ্টৰ সময়ত ঈশ্বৰে যে আমাক বিশেষভাৱে সহায় বিশেষভাৱে সান্তনা প্ৰদান কৰে সেই কথা। আমি সামান্য মাটিৰ পাত্ৰ, কিন্তু এই সাধাৰণ পাত্ৰতেই অতি মূল্যৱান সম্পদ ঈশ্বৰে ৰাখিছে। সেই সম্পদ হৈছে মানৱৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা। পঞ্চম অধ্যায়ত আমি আলোচনা কৰিছিলো খ্ৰীষ্টৰ হকে আনকি প্ৰাণ পৰ্যন্ত বিসৰ্জন দিবলৈ আগবাঢ়ি অহা বিশ্বাসীসকললৈ ঈশ্বৰৰ অনুগ্ৰহ আৰু সান্তনাই কেনেদৰে কাৰ্য কৰে সেই কথা। আমি এই পাৰ্থিৱ শৰীৰত নানান দুখ ভোগ কৰি কেঁকাই আছো, কিন্তু এই শৰীৰ দুদিনীয়া। এদিন আমি এই শৰীৰৰ পৰা মুক্তি পাম আৰু প্ৰভু যীশুৱে আমাক চিৰস্থায়ী শৰীৰ দিব। তেওঁ আমাৰ হকে ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হবলৈ ক্ৰুচত আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে, নিজৰ পবিত্ৰ তেজ বোৱাই আৰু আমাৰ পাপৰ শাস্তি বহন কৰি মৃত্যুবৰণ কৰিলে। ষষ্ঠ অধ্যায়ৰ মূল বিষয় আছিল খ্ৰীষ্টৰ পৰিচৰ্যা কৰা লোকৰ জীৱনৰ সকলো ধৰণৰ পৰিস্থিতিত ঈশ্বৰৰ সান্তনা। এই অধ্যায়ত আমি এটা বিশেষ কথা আলোচনা কৰিছিলো, সেইটো হৈছে বিশ্বাস নকৰাবিলাকৰ সৈতে খ্ৰীষ্টীয় বিশ্বাসীসকলে যে অসমানভাৱে জোতা হ'ব নালাগে সেই কথা। ঈশ্বৰে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকেই আহ্বান জনাইছে সকলো অসুচিতা ত্যাগ কৰি পবিত্ৰ জীৱন যাপন কৰিবলৈ। তাকে কৰিলেহে পিতৃ ঈশ্বৰৰ সৈতে আমাৰ মধুৰ সহভাগিতা বজাই ৰাখিব আমি পাৰিম। সপ্তম অধ্যায়ত আমি পঢ়িবলৈ পালো কৰিন্থিয়া বিশ্বাসীসকলৰ জৰিয়তে ঈশ্বৰে পৌলৰ হৃদয়ত সান্তনাৰ ভাৱ জগাই তোলাৰ কথা। আঠ নম্বৰ অধ্যায়ৰ পৰা আমি এটা বিশেষ কথা পঢ়িবলৈ পাওঁ আৰু সেইটো হৈছে খ্ৰীষ্টীয় দানশীলতাৰ কথা। কোনো বাধ্যবাধকতাৰ বাবে নহয়, কিন্তু স্বইচ্ছাই হৰ্ষিত মনেৰে আমি দান আগবঢ়াব লাগে। ন নম্বৰ অধ্যায়তো আমি এই দানশীলতাৰ বিষয়ে পঢ়িবলৈ পাইছিলো। দহ আৰু এঘাৰ নম্বৰ অধ্যায়ত আমি পাইছিলো পৌলৰ বিপক্ষবিলাকৰ প্ৰতি পৌলৰ উত্তৰ। কিছুমান লোকে পৌলক পাচনি বুলি মানি ল'ব খোজা নাছিল, তেওঁলোক অৱশ্যে সংখ্যাত কম আছিল। সেই লোকসকললৈ পৌলে লিখিছিল নিজে পাচনি বুলি যুক্তি প্ৰদৰ্শন কৰি। এই কামটো পৌলে বাধ্য হৈ কৰিব লগা হৈছিল, কাৰণ তেওঁ কৰিন্থিয়া বিশ্বাসীসকলক অতিশয় ভাল পাইছিল আৰু তেওঁলোকক ছয়তানে যাতে অপথে নিব নোৱাৰে তাৰ বাবে অনবৰতে তেওঁ চিন্তা কৰিছিল। বাৰ নম্বৰ অধ্যায়ত আমি পঢ়িলো পৌলৰ স্বৰ্গীয় দৰ্শনৰ কথা। চৈধ্য বছৰ ধৰি পৌলে এই অভিজ্ঞতাৰ কথা কোৱা নাছিল, কিন্তু এতিয়া নিজকে পাচনি বুলি যুক্তি দিব লগা হোৱাত এই স্বৰ্গীয় দৰ্শনৰ কথাটো তেওঁ উল্লেখ কৰিব লগা হৈছে। পৌলে কৈছে যদিও তেওঁ দেখাত অজ্ঞানৰ নিচিনাকৈ কথা কৈছে, তেওঁ বাধ্য হৈহে তেনেদৰে ক'ব লগা হৈছে। আজিৰ অনুষ্ঠানত আমি তেৰ নম্বৰ অধ্যায়টো চাব খুজিছো আৰু এইটোৱে হৈছে এই দ্বিতীয় কৰিন্থিয়া পুস্তকখনৰ শেষ অধ্যায়, অৰ্থাৎ পৌলৰ চিঠিখনৰ সামৰণি। পাঠ কৰি দিম দ্বিতীয় কৰিন্থিয়া তেৰ নম্বৰ অধ্যায়ৰ প্ৰথম পদ। এই তৃতীয়বাৰ মই তোমালোকৰ ওচৰলৈ গৈছো, দুই বা তিনিজন সাক্ষীৰ মুখে সকলো কথা নিশ্চয় কৰা হ'ব। পৌলে আগতে কোৱা কথাতে আকৌ দুহাৰি পেলাই কৈছে তেওঁ ইতিমধ্যে দুবাৰ কৰিন্থলৈ গৈছিল, তেওঁ তৃতীয়বাৰ তালৈ যাব আৰু পাচনি হিচাপে থকা তেওঁৰ দায়িত্ব পালন কৰিব। তেওঁ যিবোৰ কথা কৈ আহিছে সেই সকলো কথা তেওঁ উপস্থিত হোৱাৰ পাছত সঁচা মিছা প্ৰমাণ কৰিব পৰা যাব। সকলোবোৰ কথা খোলাখুলিকৈ প্ৰকাশ কৰা হ'ব। পৌলে পাচনি হিচাপে নিজৰ দায়িত্ব পালন কৰিব আৰু তেওঁ যে পাচনি তাৰ প্ৰমাণ হ'ব তেওঁৰ দুৰ্বলতাৰ মাজেৰেই খ্ৰীষ্টৰ শক্তিয়ে কাৰ্য কৰি থকা কথাৰ দ্বাৰা। দুই নম্বৰ আৰু তিনি নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছো। আগেয়ে পাপ কৰাবিলাকক আৰু আন সকলোকে মই আগেয়ে কলো, আৰু দ্বিতীয়বাৰ উপস্থিত হৈ কোৱাৰ দৰে এতিয়াও অনুপস্থিত হৈ আগেয়ে কৈছো যে আকৌ গলে মই মৰম নকৰিম, কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয় ইয়াৰ প্ৰমাণ বিচাৰিছা। তেওঁ তোমালোকলৈ দুৰ্বল নহয়, কিন্তু তোমালোকৰ মাজত বলৱান। পৌল কৰিন্থিয়াবিলাকৰ মাজলৈ আহিছিল দুৰ্বল লোক হিচাপে, কিন্তু ঈশ্বৰৰ বাক্য দুৰ্বল নহয়। পৌলৰ সেই দুৰ্বলতাৰ মাজেৰেই খ্ৰীষ্টৰ শক্তি প্ৰকাশ পাইছিল। কৰিন্থৰ লোকসকল আছিল নানা ধৰণৰ অনৈতিক কামত মত্ত থকা পাপী লোক, কিন্তু তেওঁলোকক নতুন মানুহ কৰি তুলিছিল খ্ৰীষ্টৰ শক্তিয়েহে। খ্ৰীষ্ট যে বলৱান সেই কথাৰ প্ৰমাণ পৰিৱৰ্তিত হোৱা কৰিন্থিয়া লোকসকল নিজেই। এতিয়া কৰিন্থিয়া লোকসকলে পৌলৰ যোগেদি খ্ৰীষ্টই যে কথা কয় তাৰেই প্ৰমাণ বিচাৰিছে, কিন্তু সেই প্ৰমাণ আচলতে কৰিন্থিয়া লোকসকলৰ মাজতেই লুকাই আছে, তেওঁলোকৰ জীৱনতেই সেই প্ৰমাণ আছে। চাৰি নম্বৰ পদ, কিয়নো দুৰ্বলতাৰ দ্বাৰাই তেওঁক ক্ৰুচত দিয়া হৈছিল, কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীয়াই আছে, কাৰণ আমিও তেওঁ দুৰ্বল আছো, কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে আমি তেওঁৰ সৈতে তোমালোকলৈ জীৱন যাপন কৰিম। পৌলে কৈছে দুৰ্বলতাৰ দ্বাৰাই তেওঁক ক্ৰুচত দিয়া হৈছিল। এইটো শুনাত অলপ আছো হোৱা যেন নালাগেনে? ঈশ্বৰ জানো দুৰ্বল হ'ব পাৰে, কিন্তু খ্ৰীষ্টক যেতিয়া ক্ৰুচত দিয়া হৈছিল তেতিয়া জাগতিক দৃষ্টিত খ্ৰীষ্টক অতি দুৰ্বল যেন লাগিছিল, অসহায় যেন লাগিছিল। মানুহে তেওঁক ঠাট্টা কৰিছিল, কোনো লোকে তেওঁক প্ৰত্যাহ্বান জনাইছিল, তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেনেহলে নিজকে ৰক্ষা কৰা, ক্ৰুচৰ পৰা নামি আহা। আজিও বহুতো লোকে প্ৰশ্ন কৰে, খ্ৰীষ্ট যদি ঈশ্বৰৰ পুত্ৰ আৰু স্বয়ং ঈশ্বৰ তেনেহলে মানুহেনো তেওঁক ক্ৰুচত দি কেনেকৈ বধ কৰিব পাৰে? এই প্ৰশ্ন হোৱাটো স্বাভাৱিক। যদি আমি খ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুলৈ চাওঁ তেন্তে তেওঁক দুৰ্বল যেন লাগিব পাৰে, কিন্তু তৃতীয় দিনা তেওঁ মৃত্যুক জয় কৰি পুনৰ জি উঠিছিল। তেওঁ যে ঈশ্বৰ তাৰ প্ৰমাণ দিছিল। তেওঁ আজিও জীয়াই আছে। খ্ৰীষ্টই ক্ৰুচত স্বইচ্ছাই মৃত্যুবৰণ কৰিছিল যাতে তেওঁৰ ক্ৰুচীয় মৃত্যুৰ দ্বাৰা মানৱ জাতিৰ পাপৰ প্ৰায়চিত্ৰ হ'ব পাৰে, অৰ্থাৎ আমাক উদ্ধাৰ কৰিবলৈকে তেওঁ দুৰ্বল হৈছিল। ঠিক একেদৰে পাচনি পৌলেও কৰিন্থিয়া লোকসকলক খ্ৰীষ্টৰ শুভবাৰ্তা জনাবলৈ দুৰ্বল হিচাপে তেওঁলোকৰ মাজলৈ আহিছিল, কিন্তু তেওঁ খ্ৰীষ্টত দুৰ্বল হৈও সবল, ঈশ্বৰৰ শক্তিৰেই তেওঁ সবল। তাৰ পাছত পৌলে এটা অতি প্ৰয়োজনীয় বিষয় উত্থাপন কৰিছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোকেই এই বিশেষ হিচাপ নিকাচ কৰি থকা উচিত নিয়মিতভাৱে। সেই হিচাপ নিকাচনো কি বাৰু? পাছপদত চাওকচোন, তোমালোক বিশ্বাসত আছানে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা, নতুবা তোমালোকে নিজৰ বিষয়ে নাজানা নেকি যে যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে? নাথাকিলে তোমালোক অপ্ৰমাণিক লোক। এই কথাটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে গুৰুত্ব সহকাৰে চোৱা উচিত। প্ৰভু যীশুক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰাৰ পাছত আমি নিজক পৰীক্ষা কৰি চাই থকা উচিত, আমি বিশ্বাসত থিৰে আছো নে নাই। নিজকে এনেদৰে পৰীক্ষা কৰিবলৈ আমি সাজু থাকিব লাগে, আমাৰ ইচ্ছা থাকিব লাগে। আমি ভাবোঁ বছৰত অন্ততঃ 2-3 বাৰকৈ আমি নিজকে এনেদৰে পৰীক্ষা কৰি চোৱা উচিত। ৰেডিঅ'যোগে ঈশ্বৰৰ বাক্য ঘোষণা কৰা এজন বিখ্যাত লোকে তেওঁৰ ব্যক্তিগত অভিজ্ঞতা এটাৰ কথা এনেদৰে লিখিছে। মোৰ ছোৱালীজনী অতি চালুকীয়া হৈ থাকোঁতেই এবাৰ মাকৰ লগত আইতাকৰ ঘৰলৈ গৈছিল। তাৰ পৰা ঘূৰি আহি তাই যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিলে। মোৰ পৰিবাৰে তাইক শোৱা কোঠালৈ লৈ গ'ল আৰু তাই তাতে আঁঠু কাঢ়ি খ্ৰীষ্টক গ্ৰহণ কৰিলে। তাৰপাছত প্ৰায়ে মই তাইক সুধি থাকোঁ তাইৰ বিশ্বাসৰ কথা। তাই কিশোৰী হ'ল। তাই এদিন মোক সুধিলে, দেউতা, মই যীশুখ্ৰীষ্টক বিশ্বাস কৰি আছোনে নাই সেই কথা তুমি সদায় কিয় সুধি থাকা? মই উত্তৰ দিলোঁ, মই কথাটো নিশ্চিতভাৱে জানিব খোজো, কাৰণ তুমি মোৰ সন্তান। তুমি যে মোৰ সৈতে স্বৰ্গলৈ যাবা সেই কথাটো মই থিৰাংকৈ জানিব খোজো। মই কেৱল মোৰ ছোৱালীজনীকেই যে সুধি থাকোঁ এনে নহয়, মই নিজকো সুধি থাকোঁ মই বিশ্বাসত থিৰে আছোনে নাই। প্ৰিয় শ্ৰোতা, আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোকেই এই প্ৰশ্ন নিজকে কৰি থকা উচিত। আমি এই কথা নিশ্চিতভাৱে জনা উচিত যে আমি যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলো, আমি পৰিত্ৰাণ লাভ কৰিলো আৰু খ্ৰীষ্ট আমাৰ অন্তৰত আছে। এই কথা বাৰু আপুনি ক'ব পাৰেনে প্ৰিয় শ্ৰোতা? ছয় নম্বৰ পদ, কিন্তু আশা কৰো তোমালোকে জানিবা যে আমি অপ্ৰামাণিক লোক নহওঁ। পৌলে কৈছে তেওঁ অতি নিশ্চিত যে তেওঁ বিশ্বাসত আছে আৰু তেওঁৰ অন্তৰত খ্ৰীষ্ট আছে। তেওঁ অপ্ৰামাণিক লোক নহয়। তেওঁ নিজক পৰীক্ষা কৰি চাইছে আৰু কৰিন্থিয়া লোকসকলেও তাকে কৰাটো তেওঁ আশা কৰিছে। কিন্তু তোমালোকে কোনো কুকৰ্ম যেন নকৰা, ঈশ্বৰৰ আগত আমি এই প্ৰাৰ্থনা কৰো। আমি প্ৰামাণিক বুলি প্ৰকাশিত হবলৈ নহয়, কিন্তু আমি অপ্ৰামাণিকৰ নিচিনা হলেও তোমালোকে যেন সৎকৰ্ম কৰা, এই মোৰ প্ৰাৰ্থনা। পৌলে কৈছে তেওঁলোকে যীশুখ্ৰীষ্টৰ বিশ্বাসী হিচাপে যোগ্য আচৰণ কৰা উচিত। তেওঁলোক যে প্ৰামাণিক লোক সেই কথা প্ৰমাণ কৰিবলৈ নহয়, কিন্তু যিহেতু তেওঁলোক প্ৰভু যীশুখ্ৰীষ্টৰ বিশ্বাসী লোক, গতিকে তেওঁলোকে সৎ আচৰণ কৰা উচিত। কিয়নো সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই, কিন্তু সত্যৰ পক্ষে আছে। ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আমাক কোৱা হৈছে। প্ৰিয় শ্ৰোতা, আমি সত্যৰ বিৰুদ্ধে একো কৰিব নোৱাৰো। সত্য সদায় সত্য। বহুতো লোকে যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ বিৰোধিতা কৰিব পাৰে, কিন্তু সেই কথাটোলৈ আমি মূৰ্ঘমোৱা উচিত নহয়, কাৰণ সত্যৰ জয় হবই। খ্ৰীষ্টৰ বিৰোধিতা কৰা লোকসকলে একো কৰিব নোৱাৰে। খ্ৰীষ্টক ক্ৰুচত দি বধ কৰা হৈছিল, কিন্তু তেওঁৰ বাণী জানো বন্ধ কৰি ৰাখিব পৰা হল। বৰং মাত্ৰ বাৰজন শিষ্যৰ পৰা বাঢ়ি বাঢ়ি গোটেই পৃথিৱীতে তেওঁৰ শুভবাৰ্তা বিয়পিহে পৰিল। বহুতো দেশত বিভিন্ন সময়ত খ্ৰীষ্টীয় বিশ্বাসীসকলক নানা ধৰণে অত্যাচাৰ কৰি অহা হৈছে, কিন্তু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ জয়যাত্ৰা অব্যাহত আছে, কাৰণ সত্য সদায় সত্য। আমি কেৱল এই শুভবাৰ্তা প্ৰচাৰহে কৰিব লাগে। এই শুভবাৰ্তাৰ প্ৰতিৰক্ষাৰ বাবে আমি চিন্তা কৰিব নালাগে, কাৰণ খ্ৰীষ্টৰ শুভবাৰ্তা অতি শক্তিশালী, কাৰণ ই সত্য। ঈশ্বৰে আমাক এই শুভবাৰ্তা ঘোষণা কৰিবলৈহে কৈছে, ইয়াক ৰক্ষা কৰিবলৈ কোৱা নাই, কাৰণ তাৰ কোনো প্ৰয়োজন নাই। শুভবাৰ্তাই নিজেই নিজকে ৰক্ষা কৰিব পাৰে। 9 কাৰণ যেতিয়া আমি দুৰ্বল কিন্তু তোমালোক বলৱন্ত, তেতিয়া আমি আনন্দ কৰো আৰু তোমালোকৰ সম্পূৰ্ণতাৰ নিমিত্তে প্ৰাৰ্থনাও কৰো। ইয়াত সম্পূৰ্ণতা মানে সম্পূৰ্ণ সিদ্ধতাৰ কথা কোৱা হোৱা নাই, ইয়াত পৰিপক্কতাৰ কথাহে কোৱা হৈছে। পৌলে বিচাৰিছে তেওঁলোক যাতে বিশ্বাসত কেঁচুৱা হৈ নাথাকে, কিন্তু প্ৰাপ্তবয়স্ক অৱস্থা পায়। তেওঁলোকে যাতে খ্ৰীষ্টৰ অনুগ্ৰহ আৰু জ্ঞানত বৃদ্ধি পায়। পৌলে তেনে ইচ্ছা কৰিছে। কৰিন্থিয়া লোকসকলে খ্ৰীষ্টত বৃদ্ধি পোৱাটো পৌলে বিচাৰিছে। আমিও খ্ৰীষ্টত বৃদ্ধি পাবলৈ সদায় যত্নপৰ হোৱা উচিত। 10 এইকাৰণে বিনষ্ট কৰিবলৈ নহয়, কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে এইবোৰ কথা লিখিছো। পৌল খ্ৰীষ্টৰ দ্বাৰা নিযুক্ত পাচনে। তেওঁক খ্ৰীষ্টই এই বিশেষ কৰ্তৃত্ব দিয়া কাৰণে তেওঁ কৰিন্থিয়া বিশ্বাসীসকললৈ এইবোৰ কথা লিখিছে। এই সকলো কথা লিখাৰ উদ্দেশ্য কিন্তু এটাই, কৰিন্থিয়া বিশ্বাসীসকলক বিশ্বাসত বৃদ্ধি কৰা। তেওঁলোকৰ অনিষ্ট কৰাটো পৌলৰ উদ্দেশ্য নহয়। পৌলে বিচাৰিছে পৌল তেওঁলোকৰ মাজলৈ যোৱাৰ আগতেই যাতে তেওঁলোক ঠিক হয়, যাতে পাছত পৌলে তেওঁলোকক কোনো ধৰণৰ টান কথা কবলগীয়া নহয়। 11 শেষতে, হে ভাইবিলাক, তোমালোকে আনন্দ কৰা, সিদ্ধ হোৱা, সান্তনাযুক্ত হোৱা, একে মনৰ লোক হোৱা, মিলেৰে থাকা, তাতে প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব। আনন্দ কৰা। পৌলে এই কথা ফিলিপিয়া বিশ্বাসীসকললৈও লিখিছিল। প্ৰভু যীশুত আমি সদায় আনন্দ কৰিব পাৰো। নানা ধৰণৰ ঘাত প্ৰতিঘাতৰ মাজতো আমি আনন্দ কৰিব পাৰো, যদিহে আমি প্ৰভু যীশুত আশ্ৰয় লৈ থাকো। সিদ্ধ হোৱা, এই কথাটো পৌলে আকৌ কৈছে, তোমালোকে খ্ৰীষ্টত বৃদ্ধি পোৱা উচিত, খ্ৰীষ্টীয় বিশ্বাসত কেঁচু হৈ নাথাকিবা। সেই একেটা কথা আজি আমিও নিজকে নিজে কোৱা উচিত নহয়নে বাৰু? সান্তনাযুক্ত হোৱা। এই চিঠিখনৰ আৰম্ভণিতেই পৌলে ঈশ্বৰৰ সান্তনাৰ কথা কৈছিল। আমি খ্ৰীষ্টত থাকিলে সকলো পৰিৱেশ পৰিস্থিতিতেই ঈশ্বৰৰ সান্তনা অনুভৱ কৰিব পাৰোঁ। একে মনৰ লোক হোৱা। আমি বিভিন্ন ধৰণৰ মানুহ, বিভিন্ন মনৰ মানুহ, আমাৰ চিন্তাধাৰা বেলেগ বেলেগ। তেনেহলে আমিনো একে মনৰ লোক কেনেদৰে হ'ব পাৰোঁ? তাৰ উত্তৰ হৈছে, আমি সকলোৱে খ্ৰীষ্টৰ মন ল'লে আমি একে মনৰ লোক হ'ব পাৰোঁ, কাৰণ সকলোৰে মন খ্ৰীষ্টৰ মন হ'ব। মিলেৰে থাকা। আমি মিলেৰে থাকিব লাগিলে আমাৰ নিজৰ কথা নাভাবি খ্ৰীষ্টৰ কথা ভাবিব লাগিব আৰু আনৰ মংগলৰ কথা ভাবিব লাগিব। খ্ৰীষ্টই কৈছিল, তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। যদি আমি আনকো নিজৰ নিচিনাকৈ প্ৰেম কৰিবলৈ আৰম্ভ কৰোঁ, আমাৰ মাজত মিল হবই, সকলো ধৰণৰ খিয়লা খিয়লি আঁতৰ হবই। তাতে প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব, এই সুযোগ নেহেৰুৱাব। প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰ যদি আমাৰ লগত থাকে, আমাকনো আৰু কি লাগে? বাৰ নম্বৰ পদ, পবিত্ৰ চুমাৰে পৰস্পৰে মংগল বাদ কৰা। আজিকালি অৱশ্যে আমি এইদৰে ইজনে সিজনক অভিবাদন নজনাওঁ, কিন্তু পুৰুষে পুৰুষক আৰু নাৰীয়ে নাৰীক পবিত্ৰ চুমাৰে মংগলবাদ কৰাটো এটা ভাল প্ৰথা। তেৰ আৰু চৈধ্য নম্বৰ পদ, সকলো পবিত্ৰ লোকে তোমালোকক মংগলবাদ কৰিছে। প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা তোমালোক সকলোৰে লগত থাকক। খ্ৰীষ্টক গ্ৰহণ কৰি আমি এই সকলোখিনি লাভ কৰিব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ, পিতৃ ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা, ইমান ডাঙৰ সুবিধা আমালৈ, প্ৰতিজন মানৱলৈ আগবঢ়োৱা হৈছে প্ৰভু যীশুখ্ৰীষ্টৰ মাজেৰে বিনামূল্যে। সেই সুবিধা আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
হৃদয় কিয় তুমি ইমান ভুকৰা, দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে, এখন তেক ভাবি গুণি চোৱা তোমাৰ।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কিমান মৰম কৰে তোমাৰ ঈশ্বৰে।